আমাৰ বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত সাক্ষ্য দিবলৈ কালি ছিংগাপুৰৰ তিনিজন প্ৰৱাসী অসমীয়া অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ কাৰ্যালয়ত হাজিৰ হয়। পৰীক্ষিত শৰ্মা, সিদ্ধাৰ্থ বৰা আৰু জাওলাংচাট নাৰ্জাৰী নামৰ এই লোককেইজনক এছ আই টিয়ে সোধা পোছা কৰাৰ পাছত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত তেওঁলোকৰ ভাষ্য লিপিবদ্ধ কৰোৱা হয়। ইপিনে মৰমী দাসৰ নেতৃত্বত এছ আই টিৰ এটা দল কালি জুবিন গাৰ্গৰ কাহিলিপাৰাস্থিত বাসগৃহত উপস্থিত হৈ ভিছাৰা পৰীক্ষাৰ প্ৰতিবেদন সম্পৰ্কে পৰিয়ালক অৱগত কৰে। অৱশ্যে এই প্ৰতিবেদন সন্দৰ্ভত আৰক্ষীয়ে ৰাজহুৱাকৈ কোনো তথ্য সদৰি কৰা নাই। এই তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰগতিত আগবাঢ়িছে বুলি ইতিমধ্যে ৰাজ্য চৰকাৰে সদৰি কৰিছে। তদন্ত প্ৰক্ৰিয়া প্ৰয়োজনতকৈ বেছি খৰতকীয়া কৰিলে তদন্ত আধৰুৱা হোৱাৰ আশংকা থকা হেতুকে জনসাধাৰণক ধৈৰ্য সহকাৰে বিচাৰ প্ৰক্ৰিয়াৰ সামৰণিৰ বাবে অপেক্ষা কৰিবলৈ অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নমল মুমিনে আহ্বান জনাইছে। এই ঘটনা সন্দৰ্ভত এছ আই টিয়ে আজি ৰাজ্যৰ 13 বিশিষ্ট ব্যক্তিৰ সৈতে বৈঠকত মিলিত হ'ব। এই ব্যক্তিসকলৰ ভিতৰত সাংবাদিক মনোজ কুমাৰ গোস্বামী, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সাহিত্যিক সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী, ডাঃ হিতেশ বৰুৱা, সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী আৰু উদীয়মান গীতিকাৰ ৰাহুল গৌতম শৰ্মাও আছে। অৱশ্যে ইয়াৰে কেইবাগৰাকীও ব্যক্তিয়ে এই আমন্ত্ৰণ গ্ৰহণ কৰা নাই আৰু বৈঠকত উপস্থিত থাকিব নোৱাৰে বুলি প্ৰকাশ কৰিছে। সদৌ অসম ছাত্ৰ সন্থাই এই আলোচনাত অংশ নলয় বুলি স্পষ্ট কৰি দিছে। একেদৰে সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়েও এই আমন্ত্ৰণ অস্বীকাৰ কৰিছে। জুবিন গাৰ্গৰ সহযোগী কণ্ঠশিল্পী শতাব্দী বৰাৰো কালি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ভাষ্য গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা 11 প্ৰৱাসী অসমীয়ালৈ আৰক্ষীয়ে চমন জাৰি কৰিছিল। এই চমন মানি কিছুদিন পূৰ্বে ৰূপকমল কলিতা নামৰ প্ৰৱাসী অসমীয়াজন এছ আই টিৰ সন্মুখত হাজিৰ হৈ ভাষ্য দিছিল। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে এই কথা প্ৰকাশ কৰি ভাষ্য দিবলৈ নহা ছিংগাপুৰৰ ঘটনাস্থলীত উপস্থিত থকা প্ৰৱাসীসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব বুলি সকীয়াই দিছিল। এ ডি আৰ ইৰ চতুৰ্থ বৰ্গৰ পদসমূহৰ ফলাফল কাইলৈ ঘোষণা কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰি কয় যে কাইলৈ দিনৰ 10:30 সংশ্লিষ্ট ৱেবছাইটত প্ৰাৰ্থীসকলে ফলাফলসমূহ লাভ কৰিব। তেওঁ লগতে 15-17 অক্টোবৰৰ ভিতৰত স্নাতকোত্তৰ শিক্ষকৰ পদসমূহৰ ফলাফল ঘোষণা কৰা হ'ব বুলি প্ৰকাশ কৰে। অক্টোবৰৰ ভিতৰত 35,000 যুৱক যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিবলৈ সমৰ্থ হোৱা বুলিও তেওঁ উল্লেখ কৰে। ৰাজ্য চৰকাৰে অহা 5 বছৰত 2,00,000তকৈ অধিক যুৱক যুৱতীক নিযুক্তি দিয়াৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভযোগে এই কথা প্ৰকাশ কৰি কয় যে ৰাজ্যৰ নিবনুৱা সমস্যা সমাধানৰ বাবে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। নৱেম্বৰত আৰক্ষীৰ ভালেমান পদত নিযুক্তিৰ ব্যৱস্থা কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। চলচ্চিত্ৰ সমাজৰ বাবে গঠনমূলক আৰু মানৱতাবাদী হোৱা উচিত। গঠনমূলক চৰিত্ৰইহে দৰ্শকক সঠিক মাৰ্গ দেখুৱাব পাৰে বুলি কালি আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱাই ডিব্ৰুগড়ত মন্তব্য কৰে। অসম কলেজ শিক্ষক সংস্থা আৰু ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয় গোটৰ উদ্যোগত অষ্টবিংশতিতম ডঃ যোগীৰাজ বসু স্মাৰক বক্তৃতানুষ্ঠানত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি তেওঁ এই মন্তব্য কৰে। বক্তৃতাৰ আৰম্ভণিতেই জাহ্নু বৰুৱাই ডঃ যোগীৰাজ বসু আৰু কৃষ্ণকান্ত সন্দিকৈৰ সংস্কৃত পাণ্ডিত্যৰ কথা শ্ৰদ্ধাৰে সোঁৱৰাৰ লগতে সংস্কৃত ভাষাক এটা শক্তিশালী ভাষা বুলি উল্লেখ কৰে। এই অনুষ্ঠানত ডিব্ৰু মহাবিদ্যালয় মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষ, কেইবাগৰাকীও প্ৰাক্তন অধ্যক্ষ, অধ্যাপক অধ্যাপিকা, ডিব্ৰুগড় চহৰৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি আৰু মহাবিদ্যালয় পৰিয়ালৰ সদস্যসকল উপস্থিত থাকে। বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজু আৰু ৰাজ্যিক সাধাৰণ সম্পাদক ঋতুপৰ্ণ বৰুৱাৰ উপস্থিতিত কালি ডিব্ৰুগড় জিলাৰ 2 সমষ্টিত 2 সাংগঠনিক সভা অনুষ্ঠিত হয়। চাবুৱা, লাহোৱাল আৰু দুলিয়াজান বিধানসভা সমষ্টিভিত্তিত দুলিয়াজান ক্লাবত আৰু নাহৰকটীয়া টিংখং বিধানসভা সমষ্টিভিত্তিত ৰাজগড় পৰিষদ জিলা ভৱনত এই বিশেষ সভা 2 অনুষ্ঠিত হয়। এই সভাত নিৰ্বাচন কেন্দ্ৰিক গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত বিস্তৃতভাৱে আলোকপাত কৰা হয়। ডিব্ৰুগড়ত কালি আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলে জনজাতিকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। জিলাখনৰ 177 চাহ বাগিচাৰ শ্ৰমিকে চৌকিডিঙি চাৰিআলিত সমবেত হৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ইপিনে কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত কালি সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে জিলাখনত 2 ঘণ্টাজোৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।